وَإِنَّ مِنْكُمْ لَمَن لَّيُبَطِّئَنَّ فَإِنْ أَصَابَتْكُم مُّصِيبَةٌ قَالَ قَدْ أَنْعَمَ اللَّهُ عَلَيَّ إِذْ لَمْ أَكُن مَّعَهُمْ شَهِيدًا.
আৰু তোমালোকৰ মাজত কিছুমান এনেকুৱা মানুহ আছে যিয়ে নিশ্চয় পিছুহু কামাৰিব, তাৰপিছত তোমালোকৰ ওপৰত কোনো বিপদ আপদ আহিলে সি ক'ব আল্লাহে মোৰ ওপৰত অনুগ্ৰহ কৰিছে যে মই সিহঁতৰ লগত উপস্থিত নাছিলোঁ।